এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় চৰকাৰে অৰ্থনীতিবিদ অশোক কুমাৰ লাহিৰীক উপাধ্যক্ষ হিচাপে লৈ নীতি আয়োগ পুনৰ গঠন কৰিছে। তেওঁ বৰ্তমানৰ উপাধ্যক্ষ সুমন কে বেৰীৰ স্থলাভিষিক্ত হৈছে। নতুন দিল্লীত আজি নীতি আয়োগৰ নৱনিযুক্ত উপাধ্যক্ষগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত নীতি আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। শ্ৰীমোদীয়ে নীতি আয়োগে বিভিন্ন খণ্ডত উদ্ভাৱন আৰু দীৰ্ঘম্যাদী কৌশলগত চিন্তাৰ বাবে গতিশীল মঞ্চ হিচাপে কাম কৰে বুলি উল্লেখ কৰে। বাৰিষাৰ সময়ছোৱাত জনসাধাৰণে সন্মুখীন হোৱা সমস্যা সমাধানৰ লক্ষ্যৰে বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী দুই তিনিদিনত গুৱাহাটীৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলিও আগলি বতৰা দিছে। বিভাগে প্ৰকাশ কৰা মতে এই সময়ছোৱাত ধুমুহা বতাহৰ লগতে 7-20 চেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু পৌৰ কৰ্তৃপক্ষই পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি তুলিছে। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাই আজি গুৱাহাটীৰ সম্ভাৱ্য বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। তেওঁ মহানগৰীখনৰ বান ব্যৱস্থাপনা, নলা নৰ্দমাৰ পানী নিষ্কাশন আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায়। বৈঠকত নলাসমূহৰ পৰা বোকা আঁতৰ কৰা, পাম্পিং ব্যৱস্থাসমূহ সক্ৰিয় কৰা, মেনহোল আৰু নলাসমূহ ঢাকি ৰখাৰ লগতে বিপদ সংকুল স্থানসমূহত বেৰিকেড লগোৱাৰ নিৰ্দেশ দিয়া হয়। উল্লেখযোগ্য যে মহানগৰীৰ কমেও 300 স্থান ভূমিস্খলন প্ৰৱণ অঞ্চল হিচাপে চিনাক্ত কৰি চোকা দৃষ্টি ৰখা হৈছে। বৰষুণৰ সময়ত জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইপিনে আজি যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত নলা নৰ্দমা পৰিষ্কাৰকৰণ অভিযান চলোৱা হয়। জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ সমন্বয়ত তিয়ক, তিতাবৰ, যোৰহাট পৌৰসভা আৰু গাঁও পঞ্চায়ত সংলগ্ন এলেকাসমূহত এই অভিযান চলোৱা হয়। আজি যোৰহাট পৌৰসভাই টোকলাইৰ 4 কালভাৰ্টত জমা হৈ থকা আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰে। এই অভিযানৰ ফলত সমাগত বাৰিষাৰ সময়ত ৰাইজে সকাহ পাব বুলি আশা কৰা হৈছে। আজি বিশ্ব মেলেৰিয়া দিৱস। প্ৰতি বছৰে 25 এপ্ৰিলত পালন কৰি অহা এই দিৱসে মেলেৰিয়া ৰোগৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ লগতে ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে বিশ্বব্যাপী প্ৰচেষ্টাক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে মেলেৰিয়া নিৰ্মূলৰ দৃঢ় সংকল্প, এতিয়া আমি কৰিব পাৰো, এতিয়া আমি কৰিবই লাগিব। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কমাৰকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনুষ্ঠানিকভাৱে এই দিৱস পালন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি মেলেৰিয়া প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ সম্পৰ্কে শিক্ষাৰ্থীসকলক সজাগ কৰাৰ উদ্দেশ্যে সজাগতা সভা, কুইজ আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ইয়াৰ উপৰি জিলাখনত ঔষধযুক্ত আঁঠুৱা বিতৰণ, জ্বৰ পৰীক্ষা আদি কাৰ্যসূচী লোৱা হয়। লখিমপুৰ জিলাতো বিশ্ব মেলেৰিয়া দিৱস উপলক্ষে আজি জিলা স্বাস্থ্য বিভাগৰ অধীনত বিভিন্ন অঞ্চলত সজাগতা সভাৰ আয়োজন কৰা হয়। ওদালগুৰি জিলাত জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত বিভিন্ন বিদ্যালয়ত এই দিৱস পালন কৰা হয়। মাজুলী জিলা স্বাস্থ্য বিভাগৰ অধীনত আজি উজনি মাজুলীৰ শ্ৰীৰাম চাপৰিৰ আয়ুষ্মান আৰোগ্য মন্দিৰত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। বিশ্বনাথ জিলাৰ গহপুৰতো আজি মেলেৰিয়া দিৱস পালন কৰা হয়। এই উপলক্ষে সজাগতা পদযাত্ৰা উলিওৱা হয়। কাৰ্যসূচী সন্দৰ্ভত জিলাখনৰ সহকাৰী মেলেৰিয়া বিষয়া চম্পক দাসে এইদৰে কয়।
আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ আজি বিশ্বনাথ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত গহপুৰ ব্লক পি এছ এ নামেশ্বৰ পাঠেৰী হাইস্কুলত বিশ্ব মেলেৰিয়া দিৱস উদযাপন কৰে আৰু এই বিশ্ব মেলেৰিয়া উদযাপনৰ লগত ৰাইজক মেলেৰিয়া, ডেংগু, জাপানী এনকেফেলাইটিছ এই ৰোগসমূহৰ পৰা হাত সাৰিবৰ কাৰণে এই এৱাৰনেছসমূহ পতা হৈছে আৰু যিহেতুকে এই অঞ্চলত জাপানী এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগ সঘনাই দেখা দিয়ে সেই হেতুকে আজি ইয়াত এই স্কুলখন আমি বাছনি কৰি লৈছোঁ যাতে ইয়াৰ ছাত্ৰ ছাত্ৰী তথা গাঁৱৰ ৰাইজে গম পায় যে এই ৰোগবিধ মেলেৰিয়া বা জাপানী এনকেফেলাইটিছ যিহেতুকে মোহৰ পৰা হয় এই এনেকুৱা কথাবিলাক জনাবৰ কাৰণে আমি আজি ইয়াত বিশ্ব মেলেৰিয়া দিৱস উদযাপন কৰা হৈছে।
খালিস্তানী নেতা তথা পঞ্জাবৰ খাদুৰ চাহিব সমষ্টিৰ সাংসদ অমৃতপাল সিঙক পঞ্জাব আৰক্ষীক প্ৰদান কৰা দুদিনীয়া জিম্মাৰ ম্যাদ আজি উকলি যায়। সময়সীমা অন্ত পৰাৰ লগে লগে ডিব্ৰুগড় থানা চৌহদৰ পৰা ভাৰ্চুৱেলি পঞ্জাবৰ সংশ্লিষ্ট আদালতৰ সন্মুখত তেওঁক হাজিৰ কৰোৱা হয়। আদালতে তেওঁক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে পঞ্জাব আৰক্ষীয়ে সিঙক নিজৰ জিম্মাত লৈ পুনৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। 30 এপ্ৰিলত কাৰাগাৰৰ পৰা পুনৰ ভাৰ্চুৱেল শুনানি অনুষ্ঠিত হ'ব। মঙলদৈৰ ছপাইত সদৌ অসম ভিত্তিত অনুষ্ঠিত মাৰাথন প্ৰতিযোগিতাত বৰপেটাৰ ৰফিক আলীয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। ওদালগুৰি জিলাৰ কলায়ঙৰ পৰা ছপাইৰ নেহৰু ময়দানলৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত দৰঙৰ ধুলাৰ জামিদুল হকে দ্বিতীয় আৰু খাৰুপেটীয়াৰ জিয়াউৰ ৰহমানে তৃতীয় স্থান লাভ কৰে। শিলচৰ ডবা একাডেমী আৰু কাছাৰ জিলা ডবা সন্থাৰ যুটীয়া উদ্যোগত আজিৰে পৰা ছবি চক্ৰৱৰ্তী সোঁৱৰণী সদৌ অসম আন্ত বিদ্যালয় ডবা প্ৰতিযোগিতা আৰু প্ৰমীলা গোস্বামী সোঁৱৰণী মুকলি ডবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 237 প্ৰতিযোগীয়ে অংশ লৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।